لا تمدن عينيك إلى ما متعنا به أزواجا منهم ولا تحزن عليهم واخفض جناحك للمؤمنين.
আমি সিহঁতৰ বিভিন্ন শ্ৰেণীক ভোগবিলাকৰ যি উপকৰণ দিছোঁ তাৰ প্ৰতি তুমি কেতিয়াও তোমাৰ দুচকু প্ৰসাৰিত নকৰিবা, সিহঁতৰ বাবে তুমি দুখ নকৰিবা, আৰু তুমি মুমিনসকলৰ বাবে তোমাৰ বাহু নত কৰা অৰ্থাৎ সদয় হোৱা।